এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অ' এন জি চিৰ ৰিগৰ পৰা গেছ নিৰ্গমন ৰোধ কৰিবলৈ আজি দশম দিনাও চেষ্টা অব্যাহত আছে। আমেৰিকাৰ পৰা অহা তিনিজন বিশেষজ্ঞই কেপিং পদ্ধতি প্ৰয়োগেৰে গেছ নিৰ্গমন ৰোধ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে। ইপিনে ফুকন নগৰত থকা এছ কে পেক্টৰ মুখ্য কাৰ্যালয়ত বীৰলা চিটসেনাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি প্ৰতিবাদস্থলীত উপস্থিত হৈ এছ কে পেক্টৰ প্ৰতিনিধি দলে বীৰলা চিটসেনাৰ সৈতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। বীৰলা চিটসেনাই আলোচনা স্বীকাৰ কৰি কেইবাটাও দাবী উত্থাপন কৰে। 100% অসমীয়া যুৱক যুৱতীক মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ লগতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বিশ্ব হাজৰিকাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু চাকৰি দিবলৈ বীৰলা চিটসেনাই দাবী জনায়। এছ কে পেক্টৰ প্ৰতিনিধিসকলে দাবীসমূহ কাৰ্যকৰী কৰাৰ দিয়ে। এক বিশ্ব এক স্বাস্থ্য মূলমন্ত্ৰৰে আজি ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানতো আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন কৰাৰ বাতৰি আমালৈ আহি আছে। চৰাইদেউ জিলা প্ৰশাসন তথা ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত আয়োজন কৰা যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত আজি ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ গুৱাহাটী চক্ৰৰ উদ্যোগত যোগ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি যোগাভ্যাস আৰু প্ৰাণায়াম অনুশীলন কৰে। যোৰহাট জিলাত আয়োজন কৰা যোগ দিৱসৰ কাৰ্যসূচীত আজি জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন আৰক্ষী বিষয়াই যোগদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই আজি শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, পৰীক্ষা নিয়ন্ত্ৰক ইৰিণজিৎ হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য ডঃ জয়প্ৰকাশ বৰ্মাৰ কাৰ্যকাল শেষ হোৱাত ডঃ হাজৰিকাক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে। অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলে আজি যোৰহাট জিলাৰ লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। সমিতিৰ অধ্যক্ষ তথা বিধায়ক নুৰুল হুদাৰ নেতৃত্বত যোৱা দলটোৱে যোৰহাট এটি ৰোডত গছপুলি ৰোপণ কৰাৰ লগতে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰে। অধ্যক্ষ হুদাৰ লগতে সমিতিৰ সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কৰিমুদ্দিন বৰভূঞাসহ আন আন বিশেষজ্ঞসকলে আঁচনিৰ কাম কাজ পৰিদৰ্শনৰ অন্তত যোৰহাট আৱৰ্ত ভৱনত এখন সভাত মিলিত হয়। ডিব্ৰুগড়ৰ মানকটাত আজি ধৰ্তিয়াবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযানৰ অধীনত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত জনজাতীয় লোকসকলক চৰকাৰী আঁচনিৰ বিভিন্ন সেৱা আগবঢ়োৱা হয়। তদুপৰি মহিলা আৰু শিশু কল্যাণৰ দিশত প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা, সংহত শিশু বিকাশ কেন্দ্ৰই আগবঢ়োৱা সেৱাৰ সুবিধা, টীকাকৰণ আদিৰ সুবিধাও সামৰি লোৱা হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত কাইলৈৰ পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ 26 জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। ইতিমধ্যে দেশী বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি দুৱাৰ মুকলি হোৱাৰ দুদিন অৰ্থাৎ 26 আৰু 27 জুনত 500 টকাৰ বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব। একেদৰে VIP VVIPৰ বাবেও পাছৰ কোনো ব্যৱস্থা নাথাকিব। আনহাতে আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400 গৰাকী স্কাউট গাইড, 150 গৰাকী স্বেচ্ছাসেৱক, 250 গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। যোৰহাট জিলাৰ ছটাইত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক আহত হয়। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটোত ৰাজা আলী নামৰ কাকজানৰ যুৱকজনৰ মৃত্যু হয়। ইপিনে ফিৰোজ আলী নামৰ আহত আনজন যুৱকক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এখন ডাম্পাৰে চাৰিচকীয়া বাহন এখনৰ সন্মুখৰ পৰা খুন্দিওৱাত এই দুৰ্ঘটনা সংঘটিত হয়। অসম চৰকাৰে বাণিজ্যিকভাৱে মটৰ চাইকেল টেক্সি সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহনৰ নম্বৰ প্লেট হালধীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণৰ অংশ হিচাপে আজি অসমৰ প্ৰথমখন হালধীয়া নম্বৰ প্লেটৰ দুচকীয়া বাহনৰ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা আজি নগাঁও জিলাৰ লাহৰিঘাটৰ সুমন চন্দ্ৰ বৰ্মনক অসমৰ প্ৰথমখন প্ৰমাণ পত্ৰ দিয়া হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।